قالوا دع لنا ربك يبين لنا ما هي إن البقرة شابه علينا وإنا إن شاء الله لمهتدون
কিয়তে কলে তুমি তোমার প্রতিপালকৰ ওচৰত আমাৰ বাবে দোয়া কৰা তেওঁ যেন আমাক স্পষ্টভাৱে বৰ্ণনা কৰি দিয়ে যে সেই গাইজনী কেনেকুৱা হ'ব লাগে নিশ্চয় গাইজনী বাছনি কৰাত আমি বিমৰত পৰিছোঁ আল্লাহে ইচ্ছা কৰিলে নিশ্চয় আমি হিদায়ত প্ৰাপ্ত হ'ম।